وَإِذَا جَاءَكَ الَّذِينَ يُؤْمِنُونَ بِآيَاتِنَا فَقُلْ سَلَامٌ عَلَيْكُمْ كَتَبَ رَبُّكُمْ عَلَى نَفْسِهِ الرَّحْمَةِ أَنَّهُ مَنْ عَمِلَ مِنْكُمْ سُوءًا بِجَهَالَةٍ ثُمَّ تَابَ مِنْ بَعْدِهِ وَأَصْلَحَ فَأَنَّهُ غَفُورٌ رَحِيمٌ
আর যিসকলে আমার আয়াতসমূহৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া তুমি তেওঁলোকক কোৱা তোমালোকৰ প্ৰতি শান্তিবৰ্ষিত হওক তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য কৰি লৈছে তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশতঃ অসৎ কৰ্ম কৰে তাৰ পিছত তওবা কৰে আৰু নিজকে সংশোধন কৰে তেতিয়া নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু